চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাব খুজিছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ কাৰণে। এই ভক্তিবচন অনুষ্ঠান আপোনালোকৰ বাবে। এই অনুষ্ঠানত আমি ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁ। বাইবেল ঈশ্বৰৰ বাক্য। বাইবেলত ইয়াক দুধৰীয়া চোকা তৰোৱাল বুলি কোৱা হৈছে। এই চোকা তৰোৱালে আমাৰ অন্তৰ ভেদ কৰি আমাৰ আন্তৰিক অৱস্থা উদঙাই দেখুৱায়। আমাৰ প্ৰকৃত আত্মিক অৱস্থা আমি বুজি পাওঁ। এই অনুষ্ঠানৰ যোগেৰে আপুনি কিমান লাভৱান হৈছে সেইটো আপুনি ভালদৰে জানিব। কিন্তু আপোনালোকৰ আগত এই অনুষ্ঠান আগবঢ়োৱা এই অধমে হ'লে ক'ব পাৰোঁ যে এই অনুষ্ঠানৰ জৰিয়তে এই অধম যথেষ্ট উপকৃত হৈছোঁ। কাৰণ আপোনালোকৰ আগত যিখিনি কথা আমি আগবঢ়াওঁ সেইখিনি কথা ঈশ্বৰৰ বাক্যই এই অধমকো কয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যক গুৰুত্ব সহকাৰে ল'বলৈ শিকিলে আমি আমাৰ জীৱনত নানা ধৰণে উপকৃত হ'মেই, তাত সন্দেহ নাই। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ বাৰু কিবা জনাবলগীয়া কথা আছে নেকি? আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেন্তে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ প্ৰথম অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ আৰু 2 নম্বৰ অধ্যায়ৰ অলপ পৰিচয় দাঙি ধৰিছিলোঁ। আজিৰ অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ পিতা, কিয়নো তোমাৰ চৰণত বহি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ তুমি আমাক আকৌ এই সুন্দৰ সুযোগ দিলা। প্ৰভু, আমি দুৰ্বল পাপী মানুহ, তোমাৰ নাম লোৱাৰে যোগ্য নহওঁ, কিন্তু একমাত্ৰ প্ৰভু যীশুত ভৰসা কৰি তোমাৰ ওচৰ চাপিছোঁ পিতা। তুমি আমাৰ প্ৰাৰ্থনা শুনা, তোমাৰ বাক্য বুজাত আমাক সহায় কৰা, আমাৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা আমাক দিয়া, আমাৰ আত্মিক জীৱনৰ উন্নতিৰ বাবে আমাক শিকোৱা, আমাৰ প্ৰত্যেককে তোমাৰ প্ৰেমৰ সোৱাদ ল'বলৈ দিয়া, আমাৰ প্ৰত্যেকৰে আগত প্ৰভু যীশুৰ মাজেদি আগবঢ়োৱা পৰিত্ৰাণৰ আঁচনি প্ৰকাশ কৰা। অনুষ্ঠান শুনি থকা আৰু কিবা কাৰণত আজি শুনিব নোৱাৰা, আমাৰ প্ৰতিজন শ্ৰোতাক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো। আমেন। আহক প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো। প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰোঁ। এই 2 নম্বৰ অধ্যায়ৰ পৰা আমি পাওঁ প্ৰভু যীশুৱে 7টা মণ্ডলীলৈ লিখা বিশেষ পত্ৰ। আচলতে তেওঁ পাচনি জোহনৰ যোগেদি এই কথাখিনি সেই মণ্ডলী 7টাৰ প্ৰতি লিখাইছিল। 2 নম্বৰ আৰু 3 নম্বৰ অধ্যায়ত আমি এই কথাখিনি পাওঁ। প্ৰথমতে আমি পাওঁ ইফিছত থকা মণ্ডলীলৈ লিখা কথাখিনি। সেই সময়ত ইফিছ এটা আগশাৰীৰ মণ্ডলী আছিল। পাচনি পৌল আৰু পাচনি জোহনে এই মণ্ডলীৰ লোকসকলৰ প্ৰতি বিশেষ পৰিচৰ্যা আগবঢ়াইছিল। ইফিছত থকা মণ্ডলীলৈ প্ৰভু যীশুৱে কি কৈছিল সেয়া আমি এতিয়া চাব খুজিছোঁ। ইয়াৰ মাজেদি আমাৰো আজি শিকিবলগীয়া বহু কথা আছে। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিম প্ৰকাশিত বাক্য 2 অধ্যায় 1 পদ। ইয়াত এনেদৰে লিখা আছে, ইফিছত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখা, যিজনাই নিজৰ সোঁহাতত 7টা তৰা ধাৰণ কৰে আৰু 7টা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে তেওঁ এই কথা কয়। মন কৰকচোন, প্ৰভু যীশুৱে সোঁহাতত 7টা তৰা ধাৰণ কৰে আৰু 7টা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে, অৰ্থাৎ প্ৰভু যীশুৱে তেওঁৰ মণ্ডলী হাতত ধাৰণ কৰি আছে, হাতত লৈ আছে। মণ্ডলী সম্পূৰ্ণৰূপে তেওঁৰেই অধীন, তেওঁৰেই নিয়ন্ত্ৰণত। অৱশ্যে এতিয়া মণ্ডলীবোৰ তেওঁৰ নিয়ন্ত্ৰণত নাই যেন লাগে, কাৰণ মণ্ডলীবোৰে নিজৰ কথামতে চলি থকা যেন আমাৰ লাগে, নহয়নে বাৰু? তেওঁ অহা যোৱা কৰে মণ্ডলীসমূহৰ মাজত, অৰ্থাৎ তেওঁ মণ্ডলীসমূহ এতিয়াও চাই আছে, বিচাৰ কৰি আছে, সকলো কথা তেওঁ লক্ষ্য কৰি আছে। ইফিছত থকা মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে 7টা প্ৰশংসামূলক কথা কৈছে। সেইবোৰ আমি এটা এটাকৈ চাই যাম। 2 আৰু 3 এই পদ দুটা পঢ়ি দিছোঁ। তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো যে তুমি দুষ্টবিলাকক সহিব নোৱাৰা, আৰু যিবিলাকে নিজকে পাচনি বোলে কিন্তু পাচনি নহয় তেওঁবিলাকক পৰীক্ষা কৰি মিছা পালা, আৰু তুমি ধৈৰ্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি শ্ৰান্ত নহলা। তোমাৰ কৰ্ম মই জানো। প্ৰথমতে আমি এই কথা মনত পেলাই দিব খুজিছোঁ যে এই কথাখিনি প্ৰভু যীশুৱে বিশ্বাসীসকললৈ লিখিছে, কাৰণ তেওঁ মণ্ডলীলৈ লিখিছে। কিন্তু আমি এই কথা মনত ৰখা উচিত যে আমি সৎকৰ্মৰ বলত পৰিত্ৰাণ লাভ নকৰোঁ। আমাৰ সৎকৰ্ম বা ধাৰ্মিকতাৰ বলত আমি পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰোঁ। প্ৰভু যীশুৱে এই হেৰাই থকা জগতখনক সৎকৰ্ম কৰি পৰিত্ৰাণ অৰ্জন কৰিবলৈ কোৱা নাই। আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ অনুগ্ৰহৰ বলতহে পৰিত্ৰাণ লাভ কৰোঁ। বাইবেলত এনেদৰে লিখা আছে, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্থান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। Tit 2:5। আকৌ Romans 4:5 পাচনি পৌলে এনেদৰে কৈছে, কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। খ্ৰীষ্টই তেওঁৰ নিজৰ লোকসকলক, অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলকহে এনেদৰে কৈছে, তোমাৰ কৰ্ম মই জানো। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছতহে প্ৰভু যীশুৱে আপোনাক সৎকৰ্মৰ বিষয়ে কথা কয়, আৰু এই বিষয়ে তেওঁৰ বহু কথাই ক'বলগীয়া আছে। কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। ইফিচিয়া 2:8-9 আকৌ 10 এনেদৰে কৈছে, কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হলো। পাচনি পৌলে তিতলৈ এনেদৰে লিখিছিল, ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্যেৰে অস্বীকাৰ কৰে। তেওঁবিলাক ঘিনলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকৰ্মত অকামিলা। তিত 1:16 এজন লোকে এনেদৰে মন্তব্য কৰিছিল, খ্ৰীষ্টিয়ান ব্যক্তি এটা মূল্যৱান ঘড়ীৰ নিচিনা হ'ব লাগে, একেবাৰে সোণেৰে নিৰ্মিত, খোলা মুখৰ, ভালদৰে নিয়ন্ত্ৰণ কৰিব পৰা, নিৰ্ভৰযোগ্য আৰু সৎকৰ্মেৰে পৰিপূৰ্ণ। পাচনি পৌলে ইফিচিয়াবিলাকলৈ লিখা পত্ৰত কৈছিল, তোমালোক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা। এই কথা আমি ইফিচিয়া পত্ৰ 5:18 পাওঁ। পাচনি পৌলে কোৱা কথাকে যেন প্ৰভু যীশুৱে ইফিচিয়া মণ্ডলীক আকৌ কৈছে। পাচনি পৌলে তেওঁলোকক কৈছিল, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ খ্ৰীষ্টীয় বিশ্বাসী হিচাপে তেওঁলোকে কি কৰিব পাৰে সেই কথা, আৰু এতিয়া প্ৰভু যীশুৱে তেওঁলোকক প্ৰশংসা কৰিছে তেওঁলোকৰ সৎকৰ্মৰ কাৰণে। দ্বিতীয়তে, তোমাৰ পৰিশ্ৰম মই জানো। প্ৰথমতে প্ৰভু যীশুৱে ক'লে, মই তোমাৰ কৰ্ম জানো বুলি, আৰু তাৰ পাছত কৈছে, মই তোমাৰ পৰিশ্ৰম জানো বুলি। কৰ্ম আৰু পৰিশ্ৰমৰ মাজত বাৰু পাৰ্থক্য কি? পৰিশ্ৰম শব্দটোৰ লগত দুখ, ভাগৰ, ক্লান্তি, অৱসাদ আদি ভাৱ জড়িত হৈ থাকে। আমি শুভবাৰ্তাকেইখন পঢ়োঁতে পাইছিলো যে প্ৰভু যীশু এই জগতত মানুহৰূপে থাকোঁতে দীঘলীয়া যাত্ৰাৰ ফলত তেওঁৰ ভাগৰ লাগিছিল। তেনেকুৱা ধৰণৰ ভাগৰ এই ইফিচিয়া মণ্ডলীয়েও পাইছিল। প্ৰভু যীশুৰ হকে কাম কৰি কৰি তেওঁলোকে শাৰীৰিকভাৱে বহুত পৰিশ্ৰম কৰিব লগা হৈছিল, মানসিকভাৱেও নিশ্চয় পৰিশ্ৰম কৰিব লগা হৈছিল। তেওঁলোকৰ সেই সকলো পৰিশ্ৰমৰ কথা প্ৰভু যীশুৱে মনত ৰাখিছে। তৃতীয়তে, তোমাৰ ধৈৰ্যৰ কথা মই জানো। ধৈৰ্য হৈছে পবিত্ৰ আত্মাৰ এটা ফল। পবিত্ৰ আত্মাৰে নিয়ন্ত্ৰিত হৈ জীৱন যাপন কৰিলে জীৱনত ধৈৰ্যও প্ৰকাশ পাবই। ধৈৰ্য মানে দুখ, কষ্ট, বেজাৰ আদিত বিচলিত নোহোৱা, সাহস হেৰাই নেপেলোৱা অৱস্থা এটা। চতুৰ্থতে, জানো যে তুমি দুষ্টবিলাকক সহিব নোৱাৰা। অৰ্থাৎ ইফিচিয়া মণ্ডলীয়ে দুষ্টলোকক প্ৰশ্ৰয় নিদিছিল। দুষ্টলোকক সহিব নোৱাৰা মানে তেওঁলোকে দুষ্টলোকৰ লগত কোনো সহভাগিতা নাৰাখিছিল। এই কথা আমিও মনত ৰখা উচিত। আমি মানুহক ভাল পাব লাগে, আনক ঘিণ কৰিব নালাগে, কিন্তু সেইবুলি আমি দুষ্টলোকক প্ৰশ্ৰয় দিব নালাগে। পঞ্চমতে, আৰু যিবিলাকে নিজকে পাচনি বোলে কিন্তু পাচনি নহয়, তেওঁবিলাকক পৰীক্ষা কৰি মিছা পালা। অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ ওচৰলৈ আহি নিজকে পাচনি বুলি চিনাকি দিয়া প্ৰতিজন লোককেই পৰীক্ষা কৰি চাইছিল, কাকো তৎক্ষণাত বিশ্বাস কৰি নলৈছিল। তেওঁলোকে নিজকে পাচনি বুলি চিনাকি দিয়া মানুহবোৰক সুধিছিল, তেওঁলোকে পুনৰুত্থিত যীশুক দেখা পাইছে নে নাই বুলি, আৰু সোনকালেই বুজি পাইছিল তেওঁলোক সঁচাকৈয়ে পাচনি হয়নে নহয়। আৰু যদি পাচনি নহয় বুলি গম পাইছিল, তেনেহ'লে তেনেলোকক তেওঁলোকে গ্ৰহণ নকৰিছিল আৰু তেওঁলোকৰ মাজৰ পৰা বিদায় দিছিল। তেনেদৰে মানুহবোৰ তেওঁলোকে পৰীক্ষা কৰি চোৱা কাৰণে প্ৰভু যীশুৱে ইফিচিয়া মণ্ডলীক প্ৰশংসা কৰিছে। আমিও আজি ঠিক তেনেকুৱাই কৰা উচিত। আমি মানুহবোৰ পৰীক্ষা কৰি চোৱা উচিত। তেতিয়াতকৈ এতিয়া এই কথাটো বেছি প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ চাৰিওফালে ভুৱা ভাৱবাদী, ভুৱা প্ৰচাৰক, ভুৱা পৰিচাৰক আদিৰে ভৰি পৰিছে। ষষ্ঠতে, আৰু তুমি ধৈৰ্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰিলা। প্ৰভু যীশুৰ প্ৰকৃত বিশ্বাসী হিচাপে, প্ৰভু যীশুৰ নামৰ কাৰণে, প্ৰভু যীশুৰ হকে থিয় দিয়াৰ কাৰণে তেওঁলোকে ক্ৰুচ বহন কৰিছিল। তেওঁলোকে খ্ৰীষ্টৰ কথা ঘোষণা কৰিছিল, প্ৰভু যীশু যে কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম লৈছিল সেই কথা তেওঁলোকে বিশ্বাস কৰিছিল, প্ৰভু যীশু যে স্বয়ং ঈশ্বৰ সেই কথা তেওঁলোকে বিশ্বাস কৰিছিল, তেওঁ যে মানৱৰ মুক্তিৰ কাৰণে নিজকে বলি হিচাপে আগবঢ়াই ক্ৰুচত মৃত্যুবৰণ কৰিছিল আৰু তৃতীয় দিনা পুনৰ জি উঠিছিল সেই কথা তেওঁলোকে বিশ্বাস কৰিছিল। আৰু সেই সকলো বিশ্বাস কৰি সেই বিশ্বাসৰ হকে তেওঁলোকে মাত মাতিছিল, সেই বিশ্বাসৰ হকে তেওঁলোকে থিয় দিছিল আৰু সেইবাবেই তেওঁলোকে দুখ কষ্ট সহিব লগা হৈছিল। সপ্তমতে, আৰু শ্ৰান্ত নহলা, অৰ্থাৎ তাকে কৰি কৰি তোমালোক ভাগৰি নপৰিলা। তাৰ মানে বাৰু কি? অলপ আগতে তেওঁ ক'লে তোমালোকে পৰিশ্ৰম কৰি ভাগৰি পৰা বুলি, আৰু এতিয়া কৈছে তোমালোকে শ্ৰান্ত নোহোৱা বুলি। কথা দুটা পৰস্পৰ বিৰোধী যেন নালাগেনে বাৰু? দেখাত তেনেকুৱাই লাগে, কিন্তু এইটো খ্ৰীষ্টীয় বিশ্বাসৰ, খ্ৰীষ্টীয় জীৱনৰ এটা ডাঙৰ সাঁথৰ, ডাঙৰ ৰহস্য। এই কথাটো বুজাবলৈ আমি এটা উদাহৰণ দিব খুজিছোঁ। ডি এল মুডি নামৰ এজন বিখ্যাত প্ৰচাৰক আছিল। তেওঁ খ্ৰীষ্টৰ সেৱাত অতিপাত ব্যস্ত আছিল। এদিন এখন প্ৰচাৰ সভাৰ পৰা তেওঁ সন্ধিয়া অতি ভাগৰুৱা অৱস্থাৰে উভতি আহিছিল। তেতিয়া ঘৰৰ মানুহবোৰে তেওঁক কৈছিল, আপুনি ইমান ভাগৰি পৰিছে, অহাকালি আপুনি সভালৈ যাব নালাগে। তেতিয়া ডি এল মুডিয়ে এনেদৰে কৈছিল, খ্ৰীষ্টৰ পৰিচৰ্যাৰ কামটো বৰ ভাগৰ লগা কাম, মোৰ ভাগৰ লাগে, কিন্তু খ্ৰীষ্টৰ পৰিচৰ্যা কৰি কৰি মই ভাগৰি পৰা নাই, গতিকে মই পৰিচৰ্যা কৰি যাম। কথাটো অলপ ভালদৰে চিন্তা কৰি চাওকচোন। সৰু কেঁচুৱা এটাৰ আলপৈচান ধৰাটো নিশ্চয় মাকৰ কাৰণে অতি ভাগৰ লগা কাম, কিন্তু কেঁচুৱাটোৰ আলপৈচান ধৰিবলৈ মাকে জানো এৰি দিয়ে, কেঁচুৱাটোৰ আলপৈচান ধৰি ধৰি মাকৰ জানো আমনি লাগে। কথাটো ঠিক তেনেকুৱা। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ কাম কৰাটো শাৰীৰিকভাৱে ভাগৰ লগা কাম হ'ব পাৰে, কিন্তু খ্ৰীষ্টৰ কাম কৰি কৰি আমাৰ আমনি লগাটো উচিত নহয়। এনেদৰে প্ৰভু যীশুখ্ৰীষ্টই ইফিচিয়া মণ্ডলীৰ সাতটা প্ৰশংসনীয় কথা উল্লেখ কৰিছে। এই কথাখিনি পঞ্চাছদিনীয়া পৰ্বৰ দিনৰ পৰা এশ চনমানৰ সময়খিনিৰ মাজৰ খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰত খাটে, সেই আদি মণ্ডলীৰ ক্ষেত্ৰত খাটে। ইফিচিয়া মণ্ডলীয়ে এই বিশেষ সময়ছোৱাৰ খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতিনিধিত্ব কৰে, কিন্তু ইফিচিয়া মণ্ডলীৰ প্ৰতি প্ৰভু যীশুখ্ৰীষ্ট এটা সমালোচনামূলক কথাও কৈছে, সেইটোও আমি মন কৰা উচিত। চাৰি নম্বৰ পদত এনেদৰে লিখা আছে, তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা। তেওঁলোকে প্ৰভু যীশুৰ প্ৰতি প্ৰথম প্ৰেম এৰিলে। খ্ৰীষ্টৰ প্ৰতি যি তীব্ৰ উত্তেজনাপূৰ্ণ আনুগত্য আৰু ভক্তিৰ ভাৱ আছিল সেইটো তেওঁলোকে হেৰুৱাই পেলাইছিল। পবিত্ৰ আত্মাই এই মণ্ডলীটোক কি উচ্চ পৰ্যায়লৈ নিছিল সেইটো অনুভৱ কৰা আমাৰ বাবে কঠিন। পবিত্ৰ আত্মাই ইফিচিয়া মণ্ডলীৰ লোকসকলক খ্ৰীষ্টৰ সৈতে এটা নিকট আৱেগিক ব্যক্তিগত সম্পৰ্কলৈ লৈ আনিছিল। তেওঁলোক এনেকুৱা এটা অৱস্থালৈ আহিছিল যে তেওঁলোকে প্ৰভু যীশুক ক'ব পাৰিছিল, আমি আপোনাক ভাল পাওঁ। এই কথাটো আমি আজি বেছি দৰকাৰী কথা বুলি নাভাবিব পাৰোঁ, কিন্তু খ্ৰীষ্টৰ প্ৰতি তেওঁলোকৰ যি প্ৰেম, সেই প্ৰেম খ্ৰীষ্টই অতি প্ৰয়োজনীয় বুলি ভাবে। তেওঁ কৈছে, তোমালোকে তোমালোকৰ সেই শ্ৰেষ্ঠ প্ৰেম এৰিলা। তেওঁলোকে নিশ্চয় খ্ৰীষ্টক প্ৰেম কৰিবলৈ এৰি দিয়া নাছিল, কিন্তু প্ৰেম লাহে লাহে কমি যাব ধৰিছিল। আজি আমাৰ বাবে এই কথাটো বুজি পাবলৈ অলপ টান লাগিব পাৰে। আজি জগতৰ চিন্তা ধাৰণাই মণ্ডলীসমূহত যেনেদৰে প্ৰভাৱ পেলাব ধৰিছে যে সেই আদি মণ্ডলীয়ে খ্ৰীষ্টৰ প্ৰতি প্ৰদৰ্শন কৰা তীব্ৰ শিহৰণকাৰী উৎসাহজনক প্ৰেমৰ কথা বুজি পোৱাটো আমাৰ বাবে টান হৈ পৰিছে। আদি মণ্ডলীয়ে তাত্ত্বিক দিশত বা বিশ্বাসৰ দিশত পথভ্ৰষ্ট হোৱা নাছিল, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে থকা ব্যক্তিগত সম্বন্ধৰ ক্ষেত্ৰতহে তেওঁলোক পথভ্ৰষ্ট হ'ব ধৰিছিল। ইফিচ আছিল অতি আকৰ্ষণীয় নগৰ, নানা ধৰণৰ আকৰ্ষণ সেই নগৰখনত আছিল। সেই আকৰ্ষণবিলাকে খ্ৰীষ্টীয় বিশ্বাসীসকলক খ্ৰীষ্টৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমৰ পৰা আঁতৰাই নিব ধৰিছিল। সেই ইফিচ মণ্ডলীয়ে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ ক্ষেত্ৰত ইমান সফল হৈছিল যে প্ৰায় 250,000 মানুহে, আনকি ৰোমীয়া শাসনকৰ্তাসকলেও
সেই শুভবাৰ্তা শুনিবলৈ সুবিধা পাইছিল। সেই অঞ্চলত ঈশ্বৰৰ আত্মাৰ এনেকুৱা কাৰ্য দেখিবলৈ পোৱা গৈছিল যে তেনে উদাহৰণ আজিলৈকে পাবলৈ নাই বুলি ক'ব পাৰি। প্ৰভু যীশুখ্ৰীষ্টক ব্যক্তিগতভাৱে অতিপাত প্ৰেম কৰা বহুতো লোকৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। ডেভিড ব্ৰেইনাৰ্ড নামৰ এজন মিছনেৰী আছিল। তেওঁ যক্ষ্মা ৰোগত ভুগি আছিল, কিন্তু তেনেদৰে সেই যক্ষ্মা ৰোগত ভোগা অৱস্থাৰেই তেওঁ খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰি ফুৰিছিল। তেওঁ ঘোঁৰাৰ পিঠিত উঠি চাৰিওপিনে ঘূৰি ফুৰি খ্ৰীষ্টৰ বাক্য বিলাইছিল। ঘোঁৰাৰ পিঠিত উঠি গৈ থাকোঁতে কেতিয়াবা তেওঁ তেজ বমি কৰি কৰি অচেতন হৈ পৰিছিল। তেওঁৰ ঘোঁৰাটো কিন্তু তেতিয়া সেই ঠাইতেই ৰৈ থাকিছিল। কিছু সময় পাছত চেতনা ঘূৰাই পাই তেওঁ আকৌ বগাই বগাই ঘোঁৰাটোৰ পিঠিত উঠিছিল আৰু খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ আগবাঢ়ি গৈছিল। তেওঁ প্ৰভু যীশুক এনেদৰে কৈছিল, প্ৰভু, মই তোমাৰ সেৱা কৰাত বিফল হৈছো, কিন্তু তুমি জানা যে মই তোমাক প্ৰেম কৰোঁ। খ্ৰীষ্টৰ সৈতে তেওঁৰ সম্বন্ধ আছিল ইমান নিকট, ইমান মধুৰ। খ্ৰীষ্টৰ সৈতে আমাৰ বাৰু সম্বন্ধ কেনে, আমি পৰীক্ষা কৰি চোৱা উচিত নহয়নে? প্ৰিয় শ্ৰোতা, আজিও প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে তেনেকুৱা এটা সম্বন্ধ থকাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। আজি প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যাৰ কাৰণে খ্ৰীষ্টীয় বিশ্বাসীসকলক নানা ধৰণৰ প্ৰশিক্ষণ দিয়া আমি দেখিবলৈ পাওঁ। নানা ধৰণৰ পদ্ধতিৰ কথা তেওঁলোকক শিকোৱা হয়, বিভিন্ন নীতি নিয়ম আদিৰ কথা তেওঁলোকক শিকোৱা হয়, মনোবৈজ্ঞানিক বিষয় কিছুমানৰ কথাও তেওঁলোকক শিকোৱা হয়। কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথাটো কি জানেনে প্ৰিয় শ্ৰোতা? খ্ৰীষ্টীয় পৰিচৰ্যাৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে প্ৰেম। প্ৰেম প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতি যদি প্ৰেম থাকে, তেন্তে প্ৰায় যিকোনো ধৰণৰ পদ্ধতিয়েই সফল হ'ব। প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতি প্ৰেম যদি নাথাকে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰশিক্ষণ ল'লেও বিশেষ একো লাভ নাই। প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতি যদি আমাৰ অন্তৰত প্ৰেম থাকে, তেন্তে আমাৰ খ্ৰীষ্টীয় পৰিচৰ্যা হৈ পৰিব অতি আনন্দদায়ক, আন সকলো সম্বন্ধ হৈ পৰিব আনন্দকৰ। দুজনী ছোৱালীয়ে এটা কাপোৰৰ কাৰখানাত কাম কৰিছিল। দুয়ো খুব ভাল বান্ধৱী আছিল, কিন্তু এজনীয়ে চাকৰি বাদ দিয়াত দুয়োৰে মাজত থকা সম্বন্ধ কমি গৈছিল। এদিন দুয়ো আলিবাটত লগ পালে। সেই কাম কৰি থকা ছোৱালীজনীয়ে সুধিলে, তুমি চাকৰি কৰি আছানে? তেতিয়া আনগৰাকীয়ে উত্তৰ দিলে, নাই, মোৰ বিয়া হ'ল। চাকৰি কৰি থাকোঁতে সেই ছোৱালীজনীয়ে অনবৰতে ঘূৰিলৈ চাইছিল আৰু ছুটি হোৱাৰ লগে লগে দৌৰিছিল। কিন্তু বিয়া হোৱাৰ পাছত তাই গৃহস্থালীৰ কাম কাম বুলিয়েই নাভাবে। কিন্তু বিয়াৰ পাছত আচলতে তাই বহু বেছি কষ্ট কৰিব লগা হৈছিল। ৰাতিপুৱাতে গিৰিয়েকৰ কাৰণে খোৱাবস্তু তৈয়াৰ কৰিব লাগে, কামলৈ যাবলৈ সাজু কৰি দিব লাগে, গোটেই দিনটো ঘৰৰ ইটো সিটো কাম কৰা, কণ কণ সন্তান দুটিৰ আলপৈচান ধৰা ইত্যাদি ইত্যাদি অনেক কাম তাই কৰিব লাগে। চাকৰি কৰোঁতে 5 বজাৰ লগে লগে তাই কামৰ পৰা ছুটি পাইছিল, কিন্তু এতিয়া ৰাতি দুপৰলৈও ব্যস্ত থাকিব লাগে। কিন্তু তথাপি তাই একো আপত্তি নকৰে, ঘৰৰ কাম তাই একেবাৰে বুজা বুলি নাভাবে। কিয়? কাৰণ তাত প্ৰেম সোমাই আছে। প্ৰিয় শ্ৰোতা, যদি আপোনাৰ পাৰিবাৰিক জীৱন, আপোনাৰ মণ্ডলীৰ জীৱন আপোনাৰ বাবে বোজাস্বৰূপ হৈ পৰিছে, তেন্তে সেইটো নিশ্চয় চিন্তা কৰিবলগীয়া কথা। প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে আপোনাৰ সম্বন্ধ ঠিকে থাকিলে এনেকুৱা কেতিয়াও নহয়। প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে আপোনাৰ সম্বন্ধ ঠিক কৰিলে আন সকলোবিলাক কথা ঠিক হৈ পৰিব। সেইবাবেই প্ৰভু যীশুখ্ৰীষ্টই ইফিচিয়া মণ্ডলীক কৈছে, তোমালোকে তোমালোকৰ প্ৰথম প্ৰেম ত্যাগ কৰিলা, ঘূৰি আহা, সেই আগৰ প্ৰেমলৈ ঘূৰি আহা। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক শ্ৰেষ্ঠ প্ৰেমেৰে প্ৰেম কৰি আছেনে? তেওঁৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিবলৈ আপুনি বাৰু অনবৰতে সাজুনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰেম কৰি নতুন জীৱন মোক দিলা, যিচু মোৰ ভাল পোৱা, মোৰ বাবে প্ৰাণ দিলা, জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান, তোমাৰ আশ্ৰয়তে পালোহি মই বিশ্ৰাম, জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান, তোমাৰ আশ্ৰয়তে পালোহি মই বিশ্ৰাম, ভাল।